يا صاحبي السجن أما أحدكما فيسقي ربه خمرا وأما الآخر فيصلب فتأكل الطير من رأسه قضي الأمر الذي فيه تستفتيان
هي مر بندي خالر خنجدوي তোমালোকৰ দুজনৰ এজনে তাৰ মণিবক সুৰাপান কৰাব আৰু আনজনক খুলবিদ্ধ কৰা হ'ব আৰু চৰাইয়ে তাৰ মগুজো খুটি খুটি খাব যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে